এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি কৈছো পৰিস্মিতা দিহিঙীয়াই আৰু মোৰ সৈতে আছে দিশা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ আজি গুৱাহাটী উত্তৰ লখিমপুৰ সংযোগী নতুন জনশতাব্দী এক্সপ্ৰেছৰ লগতে আন দুখন ৰেলৰ যাত্ৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ। জাগিৰোডত স্থাপন কৰিবলগীয়া নাইলেট বিশ্ববিদ্যালয়ে ৰাজ্যৰ শিক্ষা জগতত নতুন দিগন্তৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ 10 কিলোৱাট শক্তিসম্পন্ন নতুন এফ এম ট্ৰান্সমিটাৰ আজি আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গা। অসম আৰক্ষীৰ 202 উপ পৰিদৰ্শক পদ আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ এটা সহকাৰী উপ নিয়ন্ত্ৰক পদৰ বাবে পৰহিলৈ লিখিত পৰীক্ষা। আৰু ছিডনীত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ নিৰ্ণায়ক খেলখনৰ প্ৰথম দিনটোতে ভাৰতৰ 185 ৰানত প্ৰথম ইনিংছৰ সামৰণি। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি গুৱাহাটীত ভাৰতীয় ৰেলৱে গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত চলাচল কৰোৱাৰ সিদ্ধান্ত লোৱা নতুন জনশতাব্দী এক্সপ্ৰেছ ৰেলখনৰ যাত্ৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। ৰেলমন্ত্ৰীগৰাকীয়ে আজি পতাকা জোকাৰি তিনিচুকীয়া নাহৰলগুন এক্সপ্ৰেছ আৰু গুৱাহাটী নিউ বঙাইগাঁও যাত্ৰীবাহী ৰেল দুখনৰ যাত্ৰাৰো শুভাৰম্ভ কৰে। গুৱাহাটী ৰেল ষ্টেচনত আজি এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে 2024-25 বৰ্ষত উত্তৰ পূৰ্বাঞ্চলৰ ৰেলখণ্ডৰ বিকাশৰ বাবে 10,000 কোটি টকা আবণ্টন দিয়া হৈছে। উত্তৰ পূৰ্বাঞ্চল এতিয়াৰে পৰা দেশৰ নতুন ইঞ্জিন বুলি উল্লেখ কৰি শ্ৰীবৈষ্ণৱে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বাবে লুক ইষ্ট নীতিক এক্ট ইষ্ট নীতিলৈ সলনি কৰিলে। উত্তৰ পূব খণ্ডৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে বাজেটত 1,25,000 কোটি টকাৰ আবণ্টন দিয়া হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই নতুন জনশতাব্দী এক্সপ্ৰেছ ৰেলখনে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সৈতে গুৱাহাটীৰ ৰেল যোগাযোগ অধিক সুচল কৰি তুলিব। ৰেল বিভাগৰ সূত্ৰই জনোৱা মতে সপ্তাহত 2 বাৰকৈ চলাচল কৰিবলগীয়া এই ৰেলগাড়ীখনে পুৱা 9:50 গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি বিয়লি 4:15 উত্তৰ লখিমপুৰ পাবগৈ আৰু বিয়লি 5 বজাত উত্তৰ লখিমপুৰৰ পৰা যাত্ৰা কৰি নিশা 11:25 গুৱাহাটী পাবহি। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে জাগিৰোডত স্থাপন কৰিবলগীয়া ৰাষ্ট্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান অৰ্থাৎ নাইলেট বিশ্ববিদ্যালয়ে শৈক্ষিক পাঠ্যক্ৰম আৰু উদ্যোগৰ মাজত সামঞ্জস্য ৰক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব। এই বিশ্ববিদ্যালয়খনে অঞ্চলটোৰ যুৱক যুৱতীসকলক বৈদ্যুতিন, ছেমি কণ্ডাক্টৰ, কৃত্ৰিম বুদ্ধিমত্তা আদি বিভিন্ন ক্ষেত্ৰত কাম কৰাৰ বাবে সাজু কৰি তুলিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে।
नाइलेट यूनिवर्सिटी देश में माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी का इलेक्ट्रॉनिक्स, आईटी, एआई, सेमीकंडक्टर, मशीन लर्निंग, आईओटी, इंडस्ट्री 4.0, ये सब जो मॉडर्न युग के, आधुनिक युग के एजुकेशन के प्रयास है, उसमें नाइलेट का एक बड़ा महत्वपूर्ण रोल होगा। साथ ही साथ आज असम के लिए और नॉर्थ ईस्ट के लिए 3 नई ट्रेन का भी शुभारम्भ हुआ। तिनसुकिया से नाहरलगुन यानी अरुणाचल प्रदेश को कनेक्ट करने के लिए, गुवाहाटी से नॉर्थ लखीमपुर और गुवाहाटी से न्यू बोंगाईगांव, ये 3 ट्रेन का आज शुभारंभ हुआ है। बोरो भाई और बहन, उनका बहुत लंबे टाइम से डिमांड था एक एफएम रेडियो स्टेशन चालू हो, वो भी आज चालू हुआ। तो आज ये 3 बड़े काम माँ कामाख्या की इस पवित्र नगरी से, पवित्र भूमि से आरम्भ हुए।
অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত প্ৰযুক্তিগত বিপ্লৱে সহায় কৰিব। এই ক্ষেত্ৰত নাইলেট বিশ্ববিদ্যালয়ে ৰাজ্যৰ শিক্ষা জগতত নতুন দিগন্তৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। টাটা ইলেক্ট্ৰনিকছ আৰু ভাৰত চৰকাৰৰ সহযোগত 30,000 কোটি টকা ব্যয় সাপেক্ষে জাগিৰোডত নিৰ্মাণ হৈ থকা ছেমি কণ্ডাক্টৰ প্ৰকল্পত চলিত বৰ্ষৰ শেষৰ ফালে চিপ নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি প্ৰকাশ কৰি ডঃ শৰ্মাই কয় যে এই প্ৰকল্পই ৰাজ্যৰ অৰ্থনীতিৰ বিকাশত বিশেষ ভূমিকা পালন কৰিব।
মই ছেমি কণ্ডাক্টৰৰ কথা চিন্তা কৰিছিলো, মোদী ডাঙৰীয়াক অনুৰোধ কৰিছিলো, মোদী ডাঙৰীয়াক ছেমি কণ্ডাক্টৰ দিয়াই নহয়, এই ছেমি কণ্ডাক্টৰত অসমীয়া যুৱক যুৱতীয়ে কাম কৰক আৰু ইয়াৰ পৰা গৈ দেশ বিদেশত কাম কৰক, অসমেই নহয় উত্তৰ পূৰ্বাঞ্চলতো। ইয়াৰ বাবে আমাৰ নতুন চাম প্ৰস্তুত হৈ উঠক। আজি উত্তৰ পূৰ্বৰ আইজলকে ধৰি বিভিন্ন জেগাত নেইলিট ইউনিভাৰ্চিটি আমাৰ বাবে আজিৰ দিনটো এটা সঁচাকৈ আনন্দৰ দিন, এটা গৌৰৱময় দিন। আৰু মই কৃতজ্ঞ অসমীয়া জাতিৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ এবাৰ ধন্যবাদ।
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱক অহা 25 ফেব্ৰুৱাৰীত হ'বলগীয়া এডভান্টেজ আছাম সন্মিলনলৈ আমন্ত্ৰণ জনায়। আজিৰ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, আকাশবাণীৰ সঞ্চালক প্ৰধান প্ৰজ্ঞা পালিৱাল গুৰুৰ লগতে কেইবাগৰাকীও মন্ত্ৰী আৰু সাংসদ উপস্থিত থাকে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে গুৱাহাটীত আয়োজিত এই অনুষ্ঠানতে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ 10 কিলোৱাট শক্তিসম্পন্ন নতুন FM ট্ৰান্সমিটাৰটো আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গা কৰে। আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰই BTRৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া সপোন পূৰণ কৰিলে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। 1999 চনৰ 15 আগষ্টৰ পৰা জনসাধাৰণৰ সুবিধাৰ্থে সেৱা আগবঢ়াই অহা এই কেন্দ্ৰৰ নতুন FM ট্ৰান্সমিটাৰে 70 কিলোমিটাৰ ব্যাসাৰ্ধ সামৰি ল'ব। ইয়াৰ ফলত কোকৰাঝাৰ আৰু ইয়াৰ কাষৰীয়া ধুবুৰী, বঙাইগাঁও আৰু চিৰাং জিলাৰ শ্ৰোতাসকলে আজিৰে পৰা FM বেণ্ডৰ 102 মেগাহাৰ্জত আকাশবাণী কোকৰাঝাৰৰ অনুষ্ঠানসমূহ শুনিব পাৰিব। গুৱাহাটীত আয়োজিত অনুষ্ঠানৰ সমান্তৰালভাৱে কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বৰুৱাই অংশগ্ৰহণ কৰে। আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ এই নতুন সংযোজনৰ বিষয়ত আনন্দ প্ৰকাশ কৰি মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে এনেদৰে কয়।
আমি সকলো বিচাৰিছিলো, সেই হিচাপে আজি কেন্দ্ৰীয় চৰকাৰে 10 কিলোৱাট ট্ৰেন্সমিটাৰ কোকৰাঝাৰ আমাৰ যিটো আকাশবাণীত তেখেতসকলে আমাক চেংচন কৰিছে, ইয়াৰ কাৰণে আমি সকলো আনন্দিত হৈছো। মই নতুন বছৰত আমাৰ ভাৰতৰ বিশ্বৰ এজন লোকপ্ৰিয় নেতা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ ধন্যবাদ জনাইছো আৰু অনাগত দিনত এই FM চেণ্টাৰৰ পৰা আমাৰ 70 কিলোমিটাৰ দূৰলৈকে বিভিন্ন চৰকাৰী কাৰ্যসূচী, বিভিন্ন নিউজ, বিভিন্ন এণ্টাৰটেইনমেণ্ট এই প্ৰগ্ৰামবিলাক গৈ পাব আৰু ইয়াৰ কাৰণে আমাৰ গ্ৰাম্য অঞ্চলৰ ৰাইজৰ বহুত লাভ হ'ব।
অনুষ্ঠানত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী, ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী আৰু কোকৰাঝাৰৰ ভালেকেইগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় ৰেল তথা বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি গুৱাহাটীৰ সমীপৰ তেতেলীয়া ৰেলপথৰ ওপৰত নিৰ্মাণ কৰা এখন পথ উৰণ সেতু আজি উদ্বোধন কৰে। ইয়াৰ পাছত তেওঁ মৰিগাঁও জিলাৰ জাগিৰোডত নিৰ্মাণৰত টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ কাম কাজ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ এইদৰে কয়।
आज ये जो आप प्लांट का कंस्ट्रक्शन देख रहे हैं सारा, ये कंप्लीट कंस्ट्रक्शन अल्ट्रा मॉडर्न सेमीकंडक्टर प्लांट का बन रहा है। असम में इनिशिएटिव ये लेकर अष्टलक्ष्मी के प्रति जो देश के प्रधानमंत्री श्री नरेंद्र मोदी जी का संकल्प है कि अष्टलक्ष्मी को पूरी तरह से विकसित करना है, यहाँ रहने वाले अपने सभी साथियों को एक भविष्य की मॉडर्न इंडस्ट्री देना है, वो सपना यहाँ पर आज सब सच। फास्ट कंस्ट्रक्शन चल रहा है, मैंने कंप्लीट कंस्ट्रक्शन का पूरा आज रिव्यू किया है और जो पूरा इकोसिस्टम लाना है उसके बारे में भी आज रिव्यू किया है। यहाँ करीब करीब 40,000 एम्प्लॉइज काम करेंगे, उनके लिए हाउसिंग की फैसिलिटी, उनके लिए पूरा इलेक्ट्रॉनिक सिटी बनाना, वो सबका भी आज रिव्यू पूरा देखा है कम्प्लीट और प्लान बहुत अच्छे बने हैं और 2025 के एंड तक फर्स्ट इसका जो प्लांट है वो बनेगा। 2026 में यहाँ से प्रोडक्शन चालू होके दुनिया में जाएगा और बहुत अच्छा गर्व की बात होगी, मेड इन इंडिया, मेड इन आसाम चिप्स।
শ্রোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক দিশা শৰ্মাৰ পৰা।
ধন্যবাদ পৰিস্মিতা দিহিঙীয়া। অসম আৰক্ষী 202টা উপ পৰিদৰ্শক পদ আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ এটা সহকাৰী উপ নিয়ন্ত্ৰক পদৰ বাবে পৰহিলৈ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। 202টা উপ পৰিদৰ্শকৰ পদৰ ভিতৰত 144টা UB, 51টা AB, 7টা কমিউনিকেশ্যন আৰু এটা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সহকাৰী উপ নিয়ন্ত্ৰক পদ অন্তৰ্ভুক্ত আছে। পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। শোণিতপুৰ জিলাৰ বিভিন্ন কেন্দ্ৰত অনুষ্ঠিত হ'বলগীয়া লিখিত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দণ্ডাধীশ অংকুৰ ভঁৰালীয়ে এটা নিৰ্দেশ জাৰি কৰিছে। সেই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ পৰা 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এডমিট কাৰ্ড থকা প্ৰাৰ্থী, পৰীক্ষাৰ লগতে জড়িত কৰ্মচাৰী, আইন শৃংখলা বাহিনী আৰু চৰকাৰৰ আন অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ব্যক্তিৰ বাহিৰে আন ব্যক্তিৰ উপস্থিতি নিষিদ্ধ কৰা হৈছে। ইয়াৰ উপৰিও পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বাহনৰ চলাচল আৰু পাৰ্কিং নিষিদ্ধ কৰাৰ লগতে পৰীক্ষাৰ্থীসকলক পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, কেলকুলেটৰ, স্মাৰ্ট ৱাচ, ব্লুটুথ ডিভাইচ আদি নিয়াৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে। এই নিৰ্দেশ পুৱা 6 বজাৰ পৰা বলবৎ হৈ পৰীক্ষা শেষ নোহোৱা পৰ্যন্ত অব্যাহত থাকিব। নিৰ্দেশ অমান্য কৰা ব্যক্তিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা প্ৰাৰ্থীসকলে এডমিট কাৰ্ডৰ লগতে আধাৰ কাৰ্ড, পান কাৰ্ড, চালকৰ অনুজ্ঞাপত্ৰ, ভোটাৰ কাৰ্ডকে ধৰি যিকোনো এখন চৰকাৰী ফটোযুক্ত পৰিচয় পত্ৰ পৰীক্ষা কেন্দ্ৰত দেখুৱাব লাগিব। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় আজি গোয়ালপাড়া জেলার দুধনৈৰ উদয়পুরত ৰাভা আসং স্বায়ত্তশাসিত পরিষদৰ সচিবালয় ভবন উদ্বোধন করে। ৰাভা আসং স্বায়ত্তশাসিত পরিষদৰ প্রশাসনিক প্রয়োজনীয়তা আৰু সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই ভৱনটো নির্মাণ কৰা হৈছে। মুখ্যমন্ত্রীয়ে লগতে পরিষদৰ এটা সংগ্রহালয় আৰু ৰাভা ৰজা বীৰ পৰশুৰামৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। জনজাতীয় সমাজৰ উন্নয়নৰ বাবে উৎসৰ্গিত ৰাজ্য চৰকাৰে এই কাৰ্যসূচীসমূহৰ জৰিয়তে ৰাভা সমাজৰ ঐতিহ্য আৰু পৰিচয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। এই অনুষ্ঠানত জনজাতি পৰিক্ৰমা মন্ত্ৰী ডঃ ৰণুজ পেগু, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংঘল আৰু ৰাভা আসং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা উপস্থিত থাকে। দৰং জিলাৰ দলগাঁও আৰক্ষীয়ে বটাবাৰী পানীদং অঞ্চলৰ ভঙাচিঙা সামগ্ৰীৰ এটা গুদামৰ পৰা অভিযান চলাই অসম শক্তি বিতৰণ কোম্পানীৰ বুলি সন্দেহ কৰা বৃহৎ পৰিমাণৰ বিদ্যুৎ পৰিবাহী তাঁৰ জব্দ কৰে। খাৰুপেটীয়া বিদ্যুৎ উপসংমণ্ডলৰ বিষয়াৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই এই সামগ্ৰীখিনি জব্দ কৰে। ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত সবিশেষ তদন্ত অব্যাহত ৰাখিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চলি থকা কলাক্ষেত্ৰ ৰামধেনু উৎসৱৰ আজি দ্বিতীয় দিনা পুতলা নাচ আৰু সত্ৰীয়া বৈভৱ শীৰ্ষক বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰা বিশিষ্ট পুতলা নাটশিল্পী অৱনী শৰ্মাই পৰিচালনা কৰা অভিশপ্ত অজগৰ নাটখনে দৰ্শকক আপ্লুত কৰে। একেদৰে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ শিল্পীসকলে গুৰুজনাৰ অমৰ সৃষ্টি গায়ন বায়ন আৰু কেলিগোপাল নাটৰ খণ্ড দৃশ্যৰ লগতে বৰগীত, দশাৱতাৰ নৃত্য, সত্ৰীয়া উজাপালি আদি পৰিৱেশন কৰে। পৰৱৰ্তী বাতৰিৰ বাবে উভতি যাওঁ আহক পৰিস্মিতা দিহিঙীয়াৰ ওচৰলৈ।
ৰাজ্য চৰকাৰে প্ৰতিবছৰে 13 মে'ত অন্ধবিশ্বাস বিৰোধী দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ডাইনী হত্যাৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে যুঁজ দিয়া পদ্মশ্ৰী সন্মানেৰে বিভূষিত বীৰুবালা ৰাভাৰ মৃত্যুৰ দিনটো এনেদৰে পালন কৰিবলৈ ৰাজ্যপালৰ অনুমোদন সাপেক্ষে মহিলা আৰু শিশু বিকাশ বিভাগে অধিসূচনা জাৰি কৰিছে। অধিসূচনাখনত উল্লেখ কৰা মতে সমাজৰ বাবে ক্ষতিকাৰক অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্যখনৰ 219টা খণ্ডত ৰাজ্যভৰ্ত বিজ্ঞান কেন্দ্ৰই এই দিৱসত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিব। বিশিষ্ট সাহিত্যিক অনুবাদক বন্দিতা ফুকনৰ সৰ্বগুণাকৰ শীৰ্ষক অনুবাদ গ্ৰন্থখন আজি গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত অসম গ্ৰন্থমেলাত উন্মোচন কৰা হয়। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে উন্মোচন কৰা এই গ্ৰন্থখন অৰূপ কুমাৰ দত্তৰ ছেইণ্ট ছেভিয়াৰ ছ'ল ছ'চাইটি শীৰ্ষক মূল গ্ৰন্থখনৰ পৰা অনুবাদ কৰা হৈছে। অনুষ্ঠানত বিশিষ্ট সাংবাদিক, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ সমুদ্ৰগুপ্ত কাশ্যপ, বিশিষ্ট লেখক অনুৰাধা শৰ্মা পূজাৰীকে ধৰি ভালেমান ব্যক্তি উপস্থিত থাকে। বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৱে আজি বাক্সা জিলাৰ হালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু হালবাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত চাইকেল বিতৰণ কৰে। ৰাজ্য চৰকাৰে বিটিআৰ প্ৰশাসনৰ সহযোগত বিতৰণ কৰা চাইকেলৰ ফলত ছাত্ৰ ছাত্ৰীসকল উপকৃত হৈছে বুলি তেওঁ অৱগত কৰে। বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণৰ বাবে কেইবাটাও অভিলাষী আঁচনি গ্ৰহণ কৰাৰ কথা তেওঁ প্ৰকাশ কৰে। ৰাজ্যৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰঙীয়া বিধানসভা পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ৰঙীয়াৰ বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই আজি এই ক্ৰীড়া প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে মুকলি কৰে। ছিডনীত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ আজি আৰম্ভ হোৱা নিৰ্ণায়ক খেলখনৰ প্ৰথম দিনটোতে ভাৰতে 185 ৰাণতে প্ৰথম ইনিংছ সামৰে। এই শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলত অষ্ট্ৰেলিয়াৰ হৈ স্কট বলেণ্ডে 4টা উইকেট দখল কৰি ভাৰতক বিপৰ্যয়ৰ মুখলৈ ঠেলি দিয়ে। ভাৰতৰ হৈ জছপ্ৰীত বুমৰাই 22 আৰু জাদেজাই 26 ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছৰ আজি প্ৰথম দিনৰ সামৰণিত 1টা উইকেটৰ বিনিময়ত 9 ৰাণ সংগ্ৰহ কৰে। উল্লেখযোগ্য যে চলিত শৃংখলাত ভাৰত সম্প্ৰতি 2-1 ফলাফলত পিছ পৰি আছে। ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰাৰ আশা সজীৱ কৰি ৰাখিবলৈ হলে এই খেলখনত জয়লাভ কৰিবই লাগিব। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ আজি গুৱাহাটী উত্তৰ লক্ষীমপুৰ সংযোগী নতুন জনশতাব্দী এক্সপ্ৰেছৰ লগতে আন দুখন ৰেলৰ যাত্ৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ। জাগীৰোডত স্থাপন কৰিবলগীয়া নাইলেট বিশ্ববিদ্যালয়ে ৰাজ্যৰ শিক্ষা জগতত নতুন দিগন্তৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ 10 কিলোৱাট শক্তিসম্পন্ন নতুন FM ট্ৰান্সমিটাৰ আজি আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গা। আৰু ছিডনীত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ নিৰ্ণায়ক খেলখনৰ প্ৰথম দিনটোতে ভাৰতৰ 185 ৰাণত প্ৰথম ইনিংছৰ সামৰণি। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।